গীতমালা চৌষট্ট অধ্যায়। মস্কিল নামেৰ আসফৰ ৰচিত গীত। হে ঈশ্বৰ, তুমি কিয় আমাক এইদৰে পৰিত্যাগ কৰিলা? তোমাৰ চৰণীয়া পথাৰৰ মেৰ চাক জাকৰ বিৰুদ্ধে তোমাৰ ক্ৰোধাগ্নি কিয় জ্বলিছে? তুমি পূৰ্বতে মোক টকৰা লোকসকলৰ উদ্দেশ্যে তোমাৰ অধিকাৰৰ ফৈদ হবলৈ অয় কৰা, আৰু তুমি নিৰ্বাস কৰা চিউন পৰ্বতক সোঁৱৰণ কৰা। তুমি চিৰকালৰ এই ধ্বংসৰ স্তূপৰ ঠাইলৈ আগবাঢ়ি আহি চোৱা। পবিত্ৰ স্থানত শত্ৰুৱে সকলোবোৰ ভাঙি ছিঙি চুৰমাৰ কৰিলে। তোমাৰ বিৰোধকাৰীয়ে তোমাৰ পবিত্ৰ স্থানৰ মাজত গৰ্জন কৰিছে, তেওঁলোকে তাত যুদ্ধৰ পতাকা সংস্থাপন কৰিছে। ভাৱ হয় যেন তেওঁলোকে জাৰনীৰ গছবোৰৰ অহিতে কুঠাৰ চলাইছিল। তেওঁলোকে নক্সা কটা আটাই কাঠবোৰ থেতালি ভাঙিছে, কুঠাৰ আৰু হাতুৰীৰে একেবাৰে ভাঙি পেলাইছে। তেওঁলোকে তোমাৰ পবিত্ৰ স্থানত জুই লগাই দিছে, তোমাৰ নামৰ নিবাসক মাটিত মিলাই অপবিত্ৰ কৰিলে। তেওঁলোকে নিজৰ মনতে ক'লে, আমি সকলোকে একেবাৰে ধ্বংস কৰোঁ। তেওঁলোকে মাটিৰ ওপৰত থকা ঈশ্বৰৰ সকলো সভাগৃহ পুৰি ভস্ম কৰিলে। আমি কোনো অলৌকিক চিহ্ন ঈশ্বৰৰ পৰা দেখা পোৱা নাই, তাত কোনো ভাববাদীও নাই। ইমান কাললৈকে আৰু এইদৰে হৈ থাকিব, তাক জানোতাও আমাৰ ইয়াত কোনো নাই। হে ঈশ্বৰ, শত্ৰুৱে নো আৰু কিমান কাললৈ তোমাক নিন্দা কৰি থাকিব? বিৰোধিতা কৰা সকলে চিৰকাললৈকে তোমাৰ নাম তিৰস্কাৰ কৰি থাকিবনে? তুমি কিয় তোমাৰ হাতখন, সেই তোমাৰ সোঁ হাতখন উচাই ৰাখিছা? তুমি পিন্ধি থকা বস্ত্ৰৰ পৰা সোঁ হাতখন উলিওৱা আৰু তেওঁলোকক ধ্বংস কৰা। তথাপিও ঈশ্বৰ পূৰ্বকালৰে পৰা মোৰ ৰজা, তেওঁ পৃথিৱীৰ মাজত পৰিত্ৰাণৰ কাৰ্য কৰিছে। তুমিয়ে নিজৰ শক্তিৰে সমুদ্ৰক দুভাগ কৰিছিলা, তুমিয়ে সাগৰৰ পানীত থকা দৈত্যৰ মূৰ থেতালি ভাঙিছিলা, তুমিয়ে লিবিয়াথন জন্তুৰ মূৰ কেইটা গুৰি কৰিছিলা, তুমিয়ে তাক মৰুভূমিৰ জন্তুবোৰক আহাৰৰ বাবে দিছিলা, তুমিয়ে পৰিতিক্ত অৱস্থাত ভুমুক আৰু জুৰি বোৱাইছিলা, সদায় বৈ থকা নদীকো শুকুৱাইছিলা। দিন তোমাৰ আৰু ৰাতিও তোমাৰেই, তুমিয়ে চন্দ্ৰ আৰু সূৰ্যক নিজ নিজ স্থানত স্থাপন কৰিলা, তুমিয়ে পৃথিৱীৰ সকলো সীমা স্থাপন কৰিলা, তুমিয়ে শীত আৰু গ্ৰীষ্ম কাল সৰ্জিলা। হে যিহুৱা, তুমি পাহৰি নাযাবা শত্ৰুৱে যে তোমাক ঠাট্টা নিন্দা কৰিছে, মূৰ্খ লোকবোৰে যে তোমাৰ নাম অনাদৰ কৰিছে, তোমাৰ প্ৰিয় কপৌ প্ৰাণ বনৰীয়া জন্তু সোধাই নিদিবা। তোমাৰ অপদস্থ কৰাসকলৰ জীৱনৰ কথা চিৰকাললৈকে নাপাহৰিবা। তোমাৰ ব্যৱস্থা নিয়মটিলৈ দৃষ্টি কৰা, কিয়নো পৃথিৱীৰ অন্ধকাৰময় ঠাইবোৰ অত্যাচাৰকাৰীবিলাকৰ বাসস্থানেৰে ভৰি পৰিছে। উপদ্ৰৱ পোৱাবিলাক লাজ পাই উলটি নাহক। দুখী অভাৱী লোকসকলে তোমাৰ নামৰ প্ৰশংসা কৰক। হে ঈশ্বৰ, উঠা, তোমাৰ আত্মসন্মান ৰক্ষা কৰা। মূৰ্খ ব্যক্তিয়ে উৰে দিনটো তোমাক নিন্দা কৰিছে, তাক পাহৰি নাযাবা। তোমাৰ শত্ৰুবোৰৰ মাত নাপাহৰিবা, তোমাৰ অহিতে নিতৌ উঠা হুলস্থুল তুচ্ছ কৰা।